এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম ইউৰোপীয় সহযোগিতাত নতুন অধ্যায়ৰ সূচনা কৰি সুগন্ধি আয়ুষ আৰু খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সুদৃঢ়কৰণৰ উদ্দেশ্যে আজি ইউৰোপীয় সংঘৰ সহযোগিতাত ব্লু ভেলি ক্লাষ্টাৰ উদ্যম মুকলি কৰে। এই উদ্যমৰ অংশ হিচাপে অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু ভাৰতত থকা ইউৰোপীয় ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ সংঘৰ মাজত এখন বুজাবুজি চুক্তিও স্বাক্ষৰিত হয়। এই উপলক্ষে ডঃ শৰ্মাই কয় যে কৃষকসকলক বিশেষ গুৰুত্ব আৰোপেৰে গঢ়ি তোলা এই উদ্যমে ৰাজ্যৰ কৃষিজাত আৰু প্ৰাকৃতিক সম্পদক বিশ্ব বজাৰৰ সৈতে সংযোগ কৰাৰ লগতে ইউৰোপীয় অংশীদাৰসকলৰ সৈতে শক্তিশালী মূল্য শৃংখলা গঢ়ি তুলিব। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে অসমৰ বাবে বিনিয়োগ, ৰপ্তানি আৰু ঔদ্যোগিক বিকাশৰ নতুন দুৱাৰ মুকলি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
We all know that India and EU has agreed to sign free trade agreement and we all hope that sooner it will be a reality. So that's open up opportunity for all the states of India to bring investment or export goods, skills, services, vice versa. Now, normally, state like Assam, who used to be periphery for long, will not discuss about those agreements and we would have been completely neutral. But now Assam has transformed itself. So we want to take advantage in every field, wherever we can take advantage as a states of our great nation.
দক্ষ মানৱ সম্পদ, ঔদ্যোগিক আৰু অনুকূল উদগনি নীতিৰ জৰিয়তে অসম ইতিমধ্যে নবীকৰণযোগ্য শক্তি, কৃষি প্ৰসংস্কৰণকে ধৰি ভৱিষ্যমুখী খণ্ডত বিশ্বমানৰ বিনিয়োগ আৰু উদ্যোগৰ বাবে আকৰ্ষণীয় স্থলী হিচাপে পৰিগণিত হৈছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। ইয়াৰ পূৰ্বে ডঃ শৰ্মা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেফলিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ এফ ই বি আই ইণ্ডিয়াৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। ইউৰোপৰ 250টাৰো অধিক প্ৰতিষ্ঠান আৰু 6000ৰো অধিক ব্যৱসায়িক প্ৰতিনিধিত্ব কৰা এফ ই বি আইৰ সৈতে হোৱা অংশীদাৰিত্বৰ জৰিয়তে ৰাজ্যৰ যুৱশক্তি, কৃষক আৰু মহিলা উদ্যমীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই ব্লু ভেলি ক্লাষ্টাৰৰ জৰিয়তে ইউৰোপৰ সৈতে অসমৰ বাণিজ্য শৃংখল গঢ়ি তোলাৰ উদ্যোগ লোৱা হৈছে। প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দেশজুৰি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এনে কাৰ্যসূচীৰ অংশ হিচাপে শোণিতপুৰ জিলাৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰ আন কেইবাটাও স্থানত সন্তান সম্ভাৱকসকলৰ বিশেষ প্ৰসৱপূৰ্ণ যতন তথা সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত জিলাখনৰ ভালেসংখ্যক গৰ্ভৱতী মহিলাই অংশ লৈ এই সেৱাৰ সুবিধা গ্ৰহণ কৰে। স্বাস্থ্য শিবিৰসমূহত বিশেষজ্ঞ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে মহিলাসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে পৰিপুষ্টি সম্পৰ্কীয় পৰামৰ্শ আগবঢ়ায়। তদুপৰি গৰ্ভাৱস্থাত ল'বলগীয়া সাৱধানতা আৰু গৰ্ভস্থ শিশুটিৰ সুৰক্ষাৰ বাবে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কতো অৱগত কৰোৱা হয়। গোলাঘাট জিলাতো আজি এই অভিযানৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে স্বাস্থ্য বিভাগে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ অধীনত সন্তান সম্ভাৱকসকলৰ স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি কৰা হয়। জিলাখনৰ 20টা প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান কেন্দ্ৰৰ লগতে আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ, মহকুমা অসামৰিক চিকিৎসালয় আদিত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। এই শিবিৰসমূহত 4000ৰো অধিক গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। শ্ৰীভূমি জিলাতো আজি এই অভিযানৰ অধীনত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। অহা 28 জুনত হ'বলগীয়া ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস উপলক্ষে বজালি জিলাৰ আয়ুক্ত কাৰ্যালয় সভাকক্ষত জিলা কাৰ্যবাহিনীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হয়। বৈঠকত পলিঅ' টীকাকৰণ কাৰ্যসূচীৰ সফল ৰূপায়ণ, আন্তঃবিভাগীয় সমন্বয় আৰু 100% সামৰি লোৱাটো নিশ্চিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত জিলাখনৰ অতিৰিক্ত আয়ুক্ত উপাসনা দত্ত উপস্থিত থাকে। ওদালগুৰি জিলাৰ সোণাজুলি শংকৰ মিছন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, কঙালভাঙি মণ্ডলৰ CRCC তথা টংলা শাখা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। 41 বছৰীয়া শিক্ষক তথা যুৱ সমাজকৰ্মী শৰ্মা কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।